يا أيها الناس كلوا مما في الأرض حلالا طيبا ولا تتبعوا خطوات الشيطان إنه لكم عدو مبين.
هي مانو সম্প্রদায় পৃথিবীত থকা হালাল আৰু পবিত্ৰ বস্তুবোৰ তোমালোকে ভক্ষণ কৰা আৰু তোমালোকে শয়তানৰ পদানুসৰণ নকৰিবা, নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।